যাত্ৰাপুস্তক দ্বয় অধ্যায় অষ্টম নৱম মহামাৰী। যীহুৱাই মুচিক ক'লে, তুমি ফৰোনৰ ওচৰলৈ যোৱা, মিছৰ দেশত মোৰ শক্তিৰ চিনবোৰ দেখুৱাবৰ বাবে মই ফৰোন আৰু তেওঁৰ দাসসকলৰ মন কঠিন কৰিলোঁ। মই এইদৰে কৰাৰ কাৰণে এয়াও হয় যে মই মিছৰীয়া লোকসকলক কিদৰে কঠোৰ ব্যৱহাৰ কৰিলোঁ আৰু তেওঁলোকৰ মাজত মোৰ শক্তিৰ চিন কিদৰে দেখুৱালো। এই সকলো কথা তুমি তোমাৰ সন্তান আৰু নাতি নাতিনীয়েকসকলক যাতে ক'ব পাৰিবা, ইয়াৰ যোগেদি তোমালোকে জানিবা যে মই যীহুৱা। তেতিয়া মুচি আৰু হাৰুণ ফৰোনৰ ওচৰলৈ গ'ল আৰু তেওঁক ক'লে, ইব্ৰিয়াসকলৰ ঈশ্বৰ যীহুৱাই এইদৰে কৈছে, তুমি মোৰ আগত নম্ৰ হ'বলৈ কিমান সময়লৈকে অমান্তি হৈ থাকিবা? মোৰ আৰাধনা কৰিবৰ অৰ্থে মোৰ লোকসকলক যাবলৈ এৰি দিয়া, কিন্তু তুমি যদি মোৰ লোকসকলক যাবলৈ দিয়াত অমান্তি হোৱা, তেনেহ'লে শুনা, কাইলৈ তোমাৰ দেশলৈ মই কাকতি ফৰিং আনিম। সেইবোৰে গোটেই দেশখন এনেকৈ ঢাকি ধৰিব যে কোনো এজনেই মাতিও দেখা নাপাব। শিলাৰ বৃষ্টিৰ পৰা ৰক্ষা পোৱা অৱশিষ্ট গছবোৰ সেইবোৰে খাই পেলাব। আনকি আপোনালোকৰ বাবে পথাৰত উৎপন্ন হোৱা সকলো গছো খাই পেলাব। আপোনাৰ ঘৰ আৰু আপোনাৰ দাসসকলৰ ঘৰত আৰু সকলো মিছৰীয়াৰে সকলৰ ঘৰবোৰ সেই কাকতি ফৰিঙেৰে ভৰি পৰিব। ইমান ফৰিং হ'ব যে আপোনাৰ পিতৃ আৰু আপোনাৰ ওপৰ পিতৃসকলে কেতিয়াও তেনে ফৰিং দেখা নাই। তাৰ পাছত মুচি ফৰোনৰ আগৰ পৰা বাহিৰলৈ ওলাই গ'ল। তেতিয়া ফৰোনৰ দাসসকলে ফৰোনক ক'লে, এই মানুহজন আমালৈ কিমান দিনলৈকে ফানস্বৰূপ হৈ থাকিব? ইজৰাইলী লোকসকল নিজৰ ঈশ্বৰ যীহুৱাৰ আৰাধনা কৰিবৰ অৰ্থে যাবলৈ এৰি দিয়ক। মিছৰ দেশখন যে ধ্বংস হ'ল, এতিয়ালৈকে সেই কথা আপুনি উপলব্ধি কৰা নাইনে? তেতিয়া মুচি আৰু হাৰুণক ফৰোনৰ আগলৈ পুনৰাই মাতি অনা হ'ল। ফৰোনে তেওঁলোকক ক'লে, যোৱা, তোমালোকৰ ঈশ্বৰ যীহুৱাৰ আৰাধনা কৰা, কিন্তু কোনবোৰ লোক যাব? মুচিয়ে ক'লে, আমি আমাৰ ডেকা বুঢ়া নিজৰ নিজৰ ল'ৰা ছোৱালী আৰু মেৰচাক ছাগলী গৰু জাকবোৰকো লগত লৈ যাম, কাৰণ যীহুৱাৰ উদ্দেশ্যে আমি উৎসৱ পালন কৰিব লাগিব। ফৰোনে তেওঁলোকক ক'লে, যীহুৱা তোমালোকৰ লগত থাকক, যিহেতু মই তোমালোকক সন্তানসকলৰ সৈতে যাবলৈ এৰি দিছো, আৰু চোৱা, তোমালোকৰ মন কিছু দুষ্টতাৰে পৰিপূৰ্ণ, সেয়ে নহ'ব। কেৱল তোমালোকৰ মাজৰ পুৰুষসকল যাওক আৰু যীহুৱাৰ সেৱা কৰক, কিয়নো এইদৰে কৰাটোৱেই তোমালোকে বিচাৰিছে। পাছত ফৰোনৰ আগৰ পৰা মুচি আৰু হাৰুণক পঠিয়াই দিয়া হ'ল। তাৰ পাছত যীহুৱাই মুচিক ক'লে, কাকতি ফৰিংবোৰ মিছৰ দেশলৈ আহি শিলাবৃষ্টিৰ পৰা অৱশিষ্ট থকা টিন আদি সকলোকে খাবলৈ তুমি কাকতি ফৰিঙৰ বাবে মিছৰ দেশৰ ওপৰলৈ হাত মেলা। তেতিয়া মুচিয়ে মিছৰ দেশৰ ওপৰলৈ নিজৰ লাখুটি দাঙিলে আৰু যীহুৱাই সেইদিনা দিনে ৰাতিয়ে সেই দেশৰ ওপৰত পূবফালৰ পৰা বায়ু বোৱালে। তেতিয়া ৰাতিপুৱা হ'ল। তেতিয়া পূবফালৰ পৰা অহা বতাহে কাকতি ফৰিংবোৰ উৰুৱাই আনিলে। তাতে ফৰিংবোৰ সমগ্ৰ মিছৰ দেশলৈ আহিল আৰু মিছৰৰ আটাই অঞ্চলত উপদ্ৰৱ কৰিলে। ইমান বেছি ফৰিং পূৰ্বতে কেতিয়াও হোৱা নাই আৰু পুনৰ কেতিয়াও নহ'ব। সেই ফৰিংবোৰে সমগ্ৰ দেশ চানি ধৰিলে। তাতে দেশখন অন্ধকাৰময় হ'ল। সেই ফৰিংবোৰে দেশৰ সকলো গছ গছনি আৰু শিলাবৃষ্টিৰ পৰা অৱশিষ্ট থকা গছৰ সকলো ফলবোৰ খালে। তাতে সমগ্ৰ মিছৰ দেশত এজোপাও সেউজীয়া গছ জীয়াই নাথাকিল আৰু পথাৰত এজোপাও গছ গছনি নাথাকিল। তেতিয়া ফৰোনে মুচি আৰু হাৰুণক বেগাই মাতি আনি ক'লে, মই তোমালোকৰ ঈশ্বৰ যীহুৱা আৰু তোমালোকৰ বিৰুদ্ধে পাপ কৰিলোঁ। এতেকে বিনয় কৰোঁ, এইবাৰৰ বাবে মোৰ পাপ ক্ষমা কৰা আৰু তোমালোকৰ ঈশ্বৰ যিহোৱাৰ আগত প্ৰাৰ্থনা কৰা, যাতে তেওঁ মোৰ পৰা এই মৃত্যুদায়ক কষ্ট আঁতৰায়। তেতিয়া মুচিয়ে ফৰোনৰ ওচৰৰ পৰা বাহিৰলৈ গ'ল আৰু যিহোৱাৰ আগত প্ৰাৰ্থনা কৰিলে। যিহোৱাই পশ্চিম ফালৰ পৰা অতি প্ৰবল বতাহ বোৱাই আনিলে, তাতে সেই বতাহে ফৰিংবোৰ উৰুৱাই নি চুপ সাগৰত পেলাই দিলে। সমগ্ৰ মিছৰ দেশৰ কোনো অঞ্চলতে এটাও ফৰিং অৱশিষ্ট নাথাকিল। কিন্তু যিহোৱাই ফৰোনৰ মন কঠিন কৰিলে, তাতে তেওঁ ইজৰাইলৰ লোকসকলক যাবলৈ নিদিলে। তাৰ পাছত যিহোৱাই মুচিক ক'লে, সমগ্ৰ মিছৰ দেশ অন্ধকাৰময় হ'বলৈ তুমি আকাশৰ ফাললৈ হাত মেলা, তাতে সেই আন্ধাৰে সমগ্ৰ দেশ গ্ৰাস কৰিব। তেতিয়া মুচিয়ে আকাশৰ ফাললৈ হাত মেলিলে আৰু সমগ্ৰ মিছৰ দেশ তিনিদিনলৈকে ঘোৰ অন্ধকাৰময় হ'ল। কোনেও ইজনে সিজনক দেখা নাপালে আৰু তিনিদিনলৈকে কোনেও নিজৰ ঘৰৰ পৰা নোলাল। অৱশ্যে ইজৰাইলী লোকসকল বাস কৰা ঠাইত পোহৰ হৈ আছিল। তেতিয়া ফৰোনে মুচিক মাতি আনি ক'লে, তোমালোক যোৱা, যিহোৱাৰ আৰাধনা কৰাগৈ, এনেকি তোমালোকৰ পৰিয়ালবৰ্গও লগত যাব পাৰিব, কিন্তু তোমালোকৰ মেৰচাক, ছাগলী আৰু গৰুৰ জাকবোৰ ইয়াতেই থাকিব লাগিব। কিন্তু মুচিয়ে ক'লে, আমাৰ ঈশ্বৰ যিহোৱাৰ উদ্দেশ্যে বলিদান কৰিবলৈ আৰু হোম বলিৰ অৰ্থে আপুনি আমাৰ লগত জীৱ জন্তুবোৰো দিবই লাগিব। আমাৰ লগত আমাৰ পশুবোৰো নিশ্চয় যাব। আমাৰ ঈশ্বৰ যিহোৱাৰ আৰাধনা কৰিবলৈ আমাৰ পশুবোৰৰ এটা খুৰাও ইয়াত নাথাকিব, কাৰণ আমি কিহেৰে যিহোৱাৰ আৰাধনা কৰিম সেই বিষয়ে আমি সেই ঠাইত নোপোৱালৈকে নাজানো। কিন্তু যিহোৱাই ফৰোনৰ মন কঠিন কৰিলে, তাতে তেওঁলোকসকলক যাবলৈ নিদিলে। তেতিয়া ফৰোনে মুচিক ক'লে, মোৰ সন্মুখৰ পৰা গুচি যোৱা, এটা বিষয়ত সাৱধান হ'বা, মোৰ মুখ পুনৰ চাবলৈ নিবিচাৰিব, কিয়নো যিদিনাই মোৰ মুখ চাবা সেইদিনাই তোমাৰ মৃত্যু হ'ব। তেতিয়া মুচিয়ে ক'লে, আপুনি নিজেই কৈছে, মই আপোনাৰ মুখ পুনৰ নাচাওঁ।